এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ ভিতৰত আছে এডিআইত উত্তীৰ্ণ 292গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত আজি নিযুক্তি পত্ৰ বিতৰণ কাইলৈ মাঘ বিহুৰ উৰুকা ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাঘ বিহুৰ বাবে ব্যাপক প্ৰস্তুতি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি তেজপুৰ আৰু কাৰ্বি আংলঙত মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অহা 17 জানুৱাৰীত হ'বলগীয়া বাগৰুম্বা নৃত্য প্ৰদৰ্শনৰ বাবে আজিৰে পৰা সৰু সজাই তিনিদিনীয়াকৈ অনুশীলন আৰু 2026 বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফি কাইলৈ গুৱাহাটীৰ বৰ্ষাপাৰাৰ ACS ষ্টেডিয়ামত প্ৰদৰ্শনৰ ব্যৱস্থা। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। এতিয়া শুনক বিতং বাতৰি। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ADREত উত্তীৰ্ণ 292গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত আজি নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰে। এই অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে ADREৰ জৰিয়তে ৰাজ্য চৰকাৰে নিযুক্তি প্ৰক্ৰিয়াত স্বচ্ছতা আনিবলৈ সমৰ্থ হৈছে বুলি উল্লেখ কৰে। এই ব্যৱস্থা দেশৰ অন্যান্য ৰাজ্যইও অনুসৰণ কৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে।
আৰু প্ৰথমবাৰৰ বাবে 2021 চনৰ পিছত চৰকাৰী চাকৰিত এনে বৃহৎ সংস্কাৰ অনা হৈছিলে। কেন্দ্ৰীয়ভাৱে আমি এটা পৰীক্ষা দিম, মাল্টিপল এক্সামিনেশ্যনৰ পৰিৱৰ্তে এটা পৰীক্ষা দিম আৰু বছৰৰ নিৰ্দিষ্ট এটা সময়ত দিম। ইয়াৰ ফলত বহুকেইটা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰয়োজনীয়তা দূৰ হৈছিল, বহুকেইটা পৰীক্ষাৰ বাবে সুকীয়াকৈ মাচুল দিয়াৰ প্ৰয়োজনীয়তা নোহোৱা হৈছিল আৰু আমি এটা ব্যৱস্থাৰ মাজেৰে এখন চিলেবাছৰ মাজেৰে বহুকেইটা পৰীক্ষা হলে বহুকেইটা চিলেবাছ থাকিলেহেঁতেন এটা চিলেবাছৰ জৰিয়তে আমি পৰীক্ষা দিয়াৰ সুযোগ আমি পাব সক্ষম হৈছিলো। প্ৰথমবাৰ 2021ৰ পিছত ADREৰ ধাৰণাটো অনা হৈছিল আৰু অসমতে নহয় ভাৰতৰ ভিতৰতে এনে ব্যৱস্থা প্ৰথমবাৰৰ বাবে কৰা হৈছিল। ভাৰততে এনেকুৱা উদাহৰণ নাই যে সকলো পৰীক্ষা সকলো বিভাগক সমাহিত কৰি এটা পৰীক্ষা। অসমৰ ইনোভেশ্যন যাক লৈ অসমে আজি গৌৰৱ কৰিব পাৰে, কাৰণ এতিয়া অসমৰ পৰা আন কেইবাখনো ৰাজ্যৰ প্ৰতিনিধি আহি ADREৰ বিষয়ে আমাৰ পৰা শিকিছে।
কাইলৈ মাঘ বিহুৰ উৰুকা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৰুকাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহ বিহুৰ সামগ্ৰীৰে ভৰি পৰিছে। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ বাবে ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটকধুনীয়া মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলাও অনুষ্ঠিত হৈছে। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ শ্যামনগৰত ৰাইজে নৰা আৰু বাঁহেৰে এটি দুমহলীয়া ভেলাঘৰ সাজি উলিয়াইছে। শ্যামনগৰত বসবাস কৰা 500ত কৈও অধিক ৰাভা পৰিয়ালে প্ৰায় 10 বছৰ ধৰি বিহু পালন কৰি আহিছে। গ্ৰামাঞ্চলসমূহত জীয়ৰী বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়নৰ বাবে পিঠা পনা জা জলপান প্ৰস্তুত কৰিছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান কামৰূপ মহানগৰৰ জিলাৰ উদ্যোগত উজান বজাৰৰ সতী ৰাধিকা শান্তি উদ্যানত অনুষ্ঠিত অসমী ভোগালী মেলাৰ কালি সামৰণি পৰে। গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰী পাৰৰ সমীপৰ লক্ষীধৰ বৰা ক্ষেত্ৰ খানাপাৰাকে ধৰি বিভিন্ন স্থানত ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানৰ উদ্যোগত আয়োজিত ভোগালী মেলাত মহিলাসকলে প্ৰস্তুত কৰা লাড়ু পিঠা জহা চাউল বৰা চাউলৰ লগতে বিভিন্ন থলুৱা খাদ্য উপলব্ধ হৈছে। ধেমাজি জিলাত ভোগালী বিহু উপলক্ষে ব্যাপক প্ৰস্তুতি দেখা গৈছে। ধেমাজিৰ বৰদলনি ভকতগাঁৱৰ বালিজানত যুৱকসকলে ব্যতিক্ৰমী ভেলাঘৰ সাজি উলিয়াইছে। হোজাই জিলাৰ মীন বিভাগে কাইলৈ উৰুকাৰ প্ৰাক্ষণত বিভিন্ন প্ৰজাতিৰ মাছৰ বিক্ৰীৰ বজাৰ মূল্য নিৰ্ধাৰণ কৰিছে। জিলা মীন বিষয়া ভৱানী প্ৰসাদ নাথে এই বিষয়ে উল্লেখ কৰি মাছৰ বজাৰত বিভিন্ন প্ৰজাতিৰ মাছৰ বিক্ৰীৰ নিৰ্দিষ্ট মূল্য বৰ্তাই ৰাখিবলৈ ব্যৱসায়ীসকলক আহান জনায়। ৰাজ্যৰ আন আন জিলাসমূহতো ভোগালী বিহু উপলক্ষে ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা PSLV-C62 ৰকেটৰ সহায়ত আজি উৎক্ষেপণ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ লাচিত ওৱানকে ধৰি 15টা উপগ্ৰহৰ উৎক্ষেপণৰ তৃতীয় পৰ্যায়ত বিজুতি সংঘটিত হয়। অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰৰ দলে সাজু কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ লাচিত ওৱান আজি দিনৰ 10:17 উৎক্ষেপণ কৰা হৈছিল। ইয়াৰ লগতে দেশী বিদেশী 15টা কৃত্ৰিম উপগ্ৰহও আছিল। উৎক্ষেপণৰ তৃতীয় পৰ্যায়ত নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ ফলত উপগ্ৰহকেইটা কক্ষচ্যুত হয় বুলি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ কাৰণ সন্দৰ্ভত বিশ্লেষণ কৰি থকা হৈছে। 2024-25 বিত্তীয় বৰ্ষত দেশৰ মৎস্য উৎপাদন 198 লাখ টনলৈ বৃদ্ধি হৈছে। 2013-14 বৰ্ষতকৈ এই উৎপাদন 95 লাখ টন বৃদ্ধি পাইছে। মীন মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি পশুপালন, দুগ্ধ, মীনপালন আৰু সামুদ্ৰিক উৎপাদন খণ্ডই দেশৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এই খণ্ডসমূহে প্ৰায় 3 কোটি মাছমৰীয়া আৰু মীনপালকক উপাৰ্জনৰ পথ দিছে বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে। মীন উৎপাদন খণ্ডত সৰ্বাম্মক উন্নয়নৰ লক্ষ্যৰে এলানি ৰূপান্তৰকামী পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰে। 2014-15 বৰ্ষৰ পৰা সামুদ্ৰিক বিপ্লৱ, প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা আৰু প্ৰধানমন্ত্ৰী মৎস্য কিষাণ সমৃদ্ধি শাহ যোজনাৰ অধীনত 32,723 কোটি টকা আবণ্টন দিয়া হৈছে বুলি মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰে। সূত্ৰটোৱে কোৱা মতে ভাৰতৰ সামুদ্ৰিক খাদ্য ৰপ্তানিয়ে 2024-25 বিত্তীয় বৰ্ষত সৰ্বকালৰ সৰ্বাধিক 62,408 কোটি টকা অতিক্ৰম কৰিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অনুজাল উপমুদ্ৰাৰ পৰা।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমাৰগাঁও পথাৰত আয়োজিত জনসভাত অংশ লৈ মহিলা উদ্যমিতা অভিযানৰ অধীনত 23,291 গৰাকী আত্মসহায়ক গোটৰ মহিলাৰ মাজত চেক বিতৰণ কৰে। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত 5 গৰাকী হিতাধিকাৰী মহিলাক চেক বিতৰণ কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰে মহিলাসকলৰ সৰ্বাংগীন কল্যাণৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে আজি কাৰ্বি আংলং জিলাতো 33,291 গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ কৰে। জিলাখনৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ ডকমকাত মুখ্যমন্ত্ৰীয়ে এই কাৰ্যসূচীত অংশ লয়। মহিলাসকলে এই ধনৰ সদ্ব্যৱহাৰ কৰিব পাৰিলে পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে 25,000 আৰু 50,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ইপিনে অহা 20 ফেব্ৰুৱাৰীত অৰুণোদয়ৰ হিতাধিকাৰীসকলক 8,000 টকাকৈ বেংক একাউণ্টযোগে পোনপটীয়াকৈ প্ৰদান কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰ লগে লগে ৰাজ্যত সবলীকৰণৰ পদক্ষেপৰ অধীনত এই সুবিধা লাভ কৰা মহিলাৰ সংখ্যা 18,52,923 হৈছে। বাক্সা জিলাৰ কদমতলত আজি মুখ্যমন্ত্ৰীৰ হৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে। জিলাখনৰ 35,000 মহিলাক আজি এই আঁচনিৰ অধীনত চেক বিতৰণৰ শুভাৰম্ভ কৰা হয়। মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত অংশ লোৱাৰ পাছত এইদৰে কয়।
এই বাক্সা বিধানসভা সমষ্টিত 35,324 গৰাকী আই মাতৃক মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 টকা প্ৰদান কৰিলো আৰু মোৰ বিশ্বাস আছে যে এই 10,000 টকা পোৱাৰ লগে লগে এই আই মাতৃসকলে নিজৰ নিজৰ যি ব্যৱসায় বা যি উদ্যমিতা কামৰ কাৰণে তেখেতসকলে দিছে সেই কামসমূহ আগবঢ়াই নিব আৰু গ্ৰাম্য অৰ্থনীতিত বা গ্ৰাম্য উৎপাদন ক্ষেত্ৰখনত এক আমূল পৰিৱৰ্তন হ'ব আৰু এতিয়ালৈকে আমাৰ প্ৰায় 70টা সমষ্টিত আমি এনেধৰণে বিতৰণ কৰা হ'ল আৰু পৰ্যায়ক্ৰমে এই মাহৰ ভিতৰতে আমি অসমৰ 126টা সমষ্টিত আমি ইয়াৰ বিতৰণ সম্পূৰ্ণ।
অহা 17 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত গুৱাহাটীৰ সৰু সজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত বাগৰুম্বা নৃত্য পৰিৱেশন কৰা হ'ব। বিহু আৰু ঝুমৰি বিনন্দিনীৰ পাছত বড়োসকলৰ বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰত তুলি ধৰাৰ উদ্দেশ্যে 8,000ৰো অধিক শিল্পীয়ে নৃত্যবিদ পৰিৱেশন কৰিব। আজিৰে পৰা সৰু সজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামত 3দিনীয়াকৈ অনুশীলন অনুষ্ঠিত হৈছে। মন্ত্ৰী বিমল বৰাই আজি সৰু সজাইত উপস্থিত হৈ শিল্পীসকলৰ অনুশীলনৰ বুজ লয়। এই সন্দৰ্ভত সাংবাদিকৰ
বিহু আৰু ঝুমুৰৰ পিছত এবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিকল্পনা অনুসৰি অসমৰ এটা অতি সন্মানীয় জনগোষ্ঠী বড়ো জনগোষ্ঠীৰ অতি মৰমৰ সাংস্কৃতিক সমল বাগৰুম্বাক আমি একক স্থানত বৃহৎ আৰু বৰ্ণাঢ্য আয়োজনেৰে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিৰে সমগ্ৰ বিশ্ববাসীৰ আগত তুলি ধৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছো। বড়ো সমাজৰ সকলো দল, সংগঠন, সাংস্কৃতিক বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুসৰি আমি এটা বাগৰুম্বাৰ নাচৰ আৰ্হি আমি প্ৰস্তুত কৰিছিলো আৰু সেই নাচৰ আৰ্হি ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত শিল্পীসকলে অনুশীলন কৰি যোৱাকালি গুৱাহাটীত আহি উপস্থিত হৈছেহি। আজিৰ পৰা 16 তাৰিখলৈকে এইকেইদিন গুৱাহাটীৰ এই অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়াম প্ৰাংগণত সকলোৱে একেলগে সেই নাচৰ অনুশীলন কৰিব আৰু অহা 17 তাৰিখে আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত আমি এই বাগৰুম্বা দোহৰ মন্ত্ৰমুগ্ধকৰ নৃত্য আমি উপস্থাপন কৰিম।
উল্লেখযোগ্য যে এই অনুষ্ঠান উপভোগ কৰিবলৈ আগ্ৰহীসকলে নিজৰ এখন বৈধ পৰিচয় পত্ৰ জমা দি অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প, পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অথবা আমবাৰীৰ ৰবীন্দ্ৰ ভৱনৰ সাংস্কৃতিক সঞ্চালকালয়ৰ কাৰ্যালয়ৰ পৰা প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব পাৰিব। তেজপুৰৰ মিছামাৰী সেনাচাউনীৰ যশোৱন্ত ষ্টেডিয়ামত অহা 7 ফেব্ৰুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈ অগ্নিবীৰ নিযুক্তি সমদলৰ আয়োজন কৰা হৈছে। সেনাবাহিনীৰ নাৰেংগী, যোৰহাট আৰু শ্বিলং নিযুক্তি কাৰ্যালয়ৰ উদ্যোগত এই সমদলৰ আয়োজন কৰা হৈছে। এই সমদলৰ জৰিয়তে অগ্নিবীৰ জেনেৰেল ডিউটি, টেকনিকেল ক্লাৰ্ক, ট্ৰেডছমেন শাখাৰূপে উপযুক্ত প্ৰাৰ্থী বাছনি কৰা হ'ব। প্ৰকাশিত জাননী অনুসৰি নিযুক্তি প্ৰক্ৰিয়া জিলা অনুসৰি বিভিন্ন পৰ্যায়ত সম্পন্ন হ'ব। উল্লেখযোগ্য যে কেৱল অনলাইন পৰীক্ষাত বাছনিপ্ৰাপ্ত প্ৰাৰ্থীসকলেহে এই সমদলত উপস্থিত থাকিব পাৰিব। মন্ত্ৰী ৰণোজ পেগুৱে আজি ধেমাজি জিলাৰ সিঙিজানত মাছবীজ পামৰ আধাৰশিলা স্থাপন কৰে। গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন নিধিৰ অধীনত মীন বিভাগৰ 1 কোটিতকৈও অধিক টকা ব্যয় সাপেক্ষে এই বীজ পাম নিৰ্মাণ কৰা হ'ব। এই পদক্ষেপৰ জৰিয়তে গুণগত মাছৰ বীজ উৎপাদনৰ জৰিয়তে কৃষকৰ জীৱন জীৱিকা উন্নত কৰি অঞ্চলটোৰ বহনক্ষম মীন উন্নয়নত সহায়ক হ'ব বুলি মন্ত্ৰী ডাঃ পেগুৱে আশা প্ৰকাশ কৰে। পৰৱৰ্তী বাতৰিৰ বাবে আমি উভতি গৈছো অৰুণিমা গোস্বামীৰ ওচৰলৈ।
2026 বৰ্ষৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী কাইলৈ প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ অনা হ'ব। ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগে বিশ্বকাপৰ ট্ৰফীক আদৰণি জনোৱাৰ বাবে বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। লোক কৃষ্টি সংস্কৃতিৰে ফুটবল বিশ্বকাপৰ ট্ৰফীক আদৰণি জনোৱা হ'ব। বিমানবন্দৰৰ পৰা ট্ৰফী পুৱা সৰুসজাই ষ্টেডিয়ামলৈ আৰু বিয়লি 3 বজাত বৰ্ষাপাৰাস্থিত ACS ষ্টেডিয়ামলৈ অনা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাবে ট্ৰফী মুকলি কৰিব। ৰাজ্য চৰকাৰে ট্ৰফী চোৱাৰ বাবে বিনামূলীয়াকৈ 8-10 হাজাৰ অনুমতি পত্ৰৰ ব্যৱস্থা কৰিছে। গুৱাহাটী মহানগৰীৰ যান বাহন আৰক্ষীয়ে বৰ্ষাপাৰাত হ'বলগীয়া এই বিশেষ অনুষ্ঠানৰ বাবে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। আজি ৰাষ্ট্ৰীয় যুৱ দিৱস। প্ৰসিদ্ধ দাৰ্শনিক স্বপ্নদ্ৰষ্টা স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে প্ৰতিবছৰে আজিৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। যুৱ প্ৰজন্মৰ মাজত আত্মবিশ্বাস, সেৱা আৰু দেশ গঢ়াৰ প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে পালন কৰি অহা ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে স্বামী বিবেকানন্দৰ কালজয়ী দৃষ্টিভংগী, মতাদৰ্শ আৰু আধ্যামিক চেতনা মানৱ জীৱনৰ শক্তি হৈ চিৰকাল অনুপ্ৰাণিত কৰি থাকিব। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমযোগে শ্ৰীৰাধাকৃষ্ণনে কয় যে স্বামী বিবেকানন্দৰ জীৱন আৰু শিকনিসমূহে মানুহক স্ব অনুশাসন আৰু নিস্বাৰ্থ সেৱাক আধাৰ হিচাপে লৈ অৰ্থবহ জীৱন যাপন কৰিবলৈ প্ৰেৰিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত কয় যে ভাৰতৰ যুৱ শক্তিৰ বাবে স্বামী বিবেকানন্দ প্ৰেৰণাৰ অন্তহীন স্ৰোত। তেওঁৰ ব্যক্তিত্ব আৰু কৰ্ম এখন বিকশিত ভাৰত গঠনৰ দিশত নতুন শক্তি জাগ্ৰত কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহান চিন্তাবিদগৰাকীৰ জন্মদিনত শ্ৰদ্ধা নিবেদন কৰিছে। স্বামী বিবেকানন্দৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি নতুন দিল্লীত আয়োজিত বিকশিত ভাৰত যুৱ নেতা সন্মিলন 2026ত অসমৰ পৰা অংশগ্ৰহণ কৰা আৰিয়ান কাশ্যপ আৰু দীক্ষিতা চক্ৰৱৰ্তীক মুখ্যমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰিছে। দক্ষিণ হালমাৰা মানকাছৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আজি হাতিঙিবাৰীৰ এলিট একাডেমীত ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে সজাগতামূলক সমদল উলিওৱা হয়। বিয়লি 2 বজাত মাদক দ্ৰব্যৰ বিৰুদ্ধে এখন সজাগতা সভাও অনুষ্ঠিত হয়। কাছাৰ জিলাতো আজি স্বামী বিবেকানন্দৰ 164 সংখ্যক জয়ন্তী উপলক্ষে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিব্ৰুগড় পৌৰ নিগমে মহানগৰীৰ বিভিন্ন স্থানত মুকলিকৈ গোটা আৱৰ্জনা পেলোৱাৰ লগতে জ্বলোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। যিকোনো ব্যক্তি, প্ৰতিষ্ঠান, দোকান, ঠিকাদাৰ বা সংস্থাই ৰাজহুৱা স্থানত প্লাষ্টিকৰ আৱৰ্জনা পেলালে বা জ্বলালে 5,000 টকা পৰ্যন্ত জৰিমনা বিহা হ'ব বুলি পৌৰ নিগমে ঘোষণা কৰিছে। ইয়াৰ লগতে পৌৰ নিগমে পৰিয়াল আৰু বাণিজ্যিক প্ৰতিষ্ঠানসমূহত পৌৰ নিগমে নিয়োজিত কৰা অনুমোদিত আৱৰ্জনা সংগ্ৰহকাৰীসকলক গতাই দিবলৈ পৰামৰ্শ দিছে। আৱাসী বজাৰ সমিতি, বিভিন্ন সংস্থাৰ চাফাই কৰ্মীকে ধৰি সংশ্লিষ্ট সকলোকে পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ লগতে পৰিৱেশ প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ পৌৰ নিগম কৰ্তৃপক্ষই আহ্বান জনায়। অবৈধভাৱে জাবৰ পেলোৱা বা আৱৰ্জনা জ্বলোৱাৰ ঘটনা প্ৰত্যক্ষ কৰিলে পৌৰ নিগম কৰ্তৃপক্ষক অৱগত কৰিবলৈ নাগৰিকসকলক আহ্বান জনোৱা হৈছে। এই নিৰ্দেশ অমান্য কৰিলে আইন অনুসৰি কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলিও ডিব্ৰুগড় পৌৰ নিগমে সকীয়াই দিয়ে। বৰপেটা জিলা সাহিত্য সভাৰ আকাশ উপসমিতিৰ উদ্যোগত আৰু পাঠশালা সাহিত্য সভাৰ সহযোগত পাঠশালা সাহিত্য সভা ভৱনত আজি এখন কবি সন্মিলন অনুষ্ঠিত হয়। পাঠশালা সাহিত্য সভাৰ সভাপতি অনিল ডেকাই সন্মিলনখন উদ্বোধন কৰে। সন্মিলনত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিষ্ঠাবিদ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। এডিআইত উত্তীৰ্ণ 292 গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত আজি নিযুক্তি পত্ৰ বিতৰণ। কাইলৈ মাঘ বিহুৰ উৰুকা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাঘ বিহুৰ বাবে ব্যাপক প্ৰস্তুতি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি তেজপুৰ আৰু কাৰ্বি আংলঙত মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ। প্রধানমন্ত্রী নরেন্দ্র মোদীর উপস্থিতিত অহা 17 জানুয়ারীত হবলগীয়া বাগৰুম্বা নৃত্য প্রদর্শনের বাবে আজিরে পৰা সৰু সজাই 3 দিনীয়াক অনুশীলন। আৰু 2026 বর্ষৰ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতার ট্রফি কাইলৈ গুৱাহাটীৰ বৰ্ষাপাৰাৰ ACS ষ্টেডিয়ামত প্রদর্শনের ব্যৱস্থা। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।